লেবিয়া পুস্তক 4 অধ্যায়। পাপার্থক আৰু দুখার্থক বলিৰ নিয়ম। পাছত জিহুৱাই মুচিক কলে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, যেতিয়া কোনো এজন লোকে জিহুৱাই নিক্ষেপ কৰা যিকোনো কৰ্ম কৰি নজনাকৈ পাপ কৰে, তেতিয়া তেওঁ এই ধৰণে কৰিব লাগিব। তেতিয়া লোকসকলক দুখত পেলোৱাকৈ পাপ কৰাজন যদি অভিষিক্ত পুৰোহিত হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে জিহুৱাৰ উদ্দেশ্যে এটা নিঘুণ দমৰা খাৰ গৰু পাপাৰ্থ বলিস্বৰূপে উৎসৰ্গ কৰিব। তেওঁ সেই দমৰা খাৰ গৰুটো সাক্ষাৎ কৰাৰ তম্বুৰ দুৱাৰ মুখেৰে জিহুৱাৰ আগলৈ আনিব আৰু খাৰ গৰুটোৰ মূৰত হাত দি জিহুৱাৰ সন্মুখত তাক কাটিব। তেতিয়া সেই অভিষিক্ত পুৰোহিতজনে দমৰা খাৰ গৰুটোৰ অলপ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব আৰু পুৰোহিতজনে সেই তেজত নিজৰ আঙুলি জুবুৰিয়াই পবিত্ৰ স্থানৰ প্ৰভেদক বস্ত্ৰৰ আগফালে জিহুৱাৰ সন্মুখত 7 বাৰ তাৰ কিছু তেজ ছটিয়াই দিব। পুৰোহিতজনে তাৰে কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত জিহুৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদী শিঙত লগাব। তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম বেদীৰ মূলত ঢালি দিব আৰু পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰা খাৰ গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল'ব। তাৰ নাড়ী ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ তেওঁ এই সকলো এৰুৱাই ল'ব। মংগলাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰা খাৰ গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল'ব। তেতিয়া পুৰোহিতে সেই সকলো হোম বেদীৰ ওপৰত দগ্ধ কৰিব। পাছত সেই খাৰ গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী ভুৰু আৰু গোবৰৰ সৈতে খাৰ গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ চাউনীৰ বাহিৰত মূৰ কাৰণে সেই হুচি কৰা ছাই পেলোৱা ঠাইলৈ লৈ আনিব আৰু সেইবোৰৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভস্ম কৰিব লাগিব আৰু সেইবোৰ ছাই পেলাই দিয়া ঠাইতেহে পুৰি ভস্ম কৰিব লাগিব। ইজৰাইলী লোকসকলে যদি নজনাকৈ পাপ কৰে আৰু জিহুৱাই নিক্ষেপ কৰা কোনো কৰ্ম কৰাৰ বিষয়ে যদি সমাজে নেদেখাকৈ থাকে আৰু তেওঁলোক যদি দুখী হয় আৰু ইজৰাইলী লোকসকলে কৰা সেই পাপ যেতিয়া প্ৰকাশ পাব, তেতিয়া তেওঁলোকে পাপাৰ্থক বলিস্বৰূপে এটা দমৰা খাৰ গৰু উৎসৰ্গ কৰিব আৰু তেওঁলোকে তাক সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ আনিব। তেতিয়া সমাজৰ পৰিচাৰকসকলে জিহুৱাৰ সন্মুখত সেই খাৰ গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে জিহুৱাৰ সন্মুখত তাক কাটিব। তেতিয়া অভিষিক্ত পুৰোহিতজনে খাৰ গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব আৰু পুৰোহিতজনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে জিহুৱাৰ সন্মুখত 7 বাৰ ছটিয়াব। তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত জিহুৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম বেদীৰ মূলত ঢালি দিব। তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল'ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব। তেওঁ সেই দমৰা খাৰ গৰুটোক এইদৰে কৰিব। পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে তেনেকৈ খাৰ গৰুটোকো কৰিব। এইদৰে পুৰোহিতজনে লোকসকলক প্ৰায়চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ'ব। তেওঁ সেই খাৰ গৰুটো চাউনীৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভস্ম কৰিব লাগিব। এয়ে সমাজৰ পাপাৰ্থক বলি। যেতিয়া কোনো শাসনকৰ্তাই নাজানি পাপ কৰে, নিজ ঈশ্বৰ জিহুৱাই নিষেধ কৰা কৰ্মবোৰৰ কোনো এটা কৰে আৰু তেওঁ যদি দোষী হয়, পাছত নিজে কৰা সেই পাপৰ বিষয়ে তেওঁ যেতিয়া জ্ঞাত হ'ব, তেতিয়া তেওঁ নিজৰ উপহাৰ স্বৰূপে এটা নিগুনি মতা ছাগলী আনিব। তেওঁ সেই ছাগলীটোৰ মূৰত হাত দিব আৰু হোম বলি কটা ঠাইত জিহুৱাৰ সাক্ষাতে তাক কাটিব। সেয়ে পাপাৰ্থক বলি। তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ হোম বেদীৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি হোম বেদীৰ মূলত ঢালি দিব। তেওঁ মংগলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তাজনৰ পাপমোচনৰ অৰ্থে প্ৰায়চিত্ত কৰিব আৰু তেতিয়া তেওঁ পাপৰ ক্ষমা হ'ব। আৰু সাধাৰণ লোকসকলৰ মাজত যদি কোনোৱে নজনাকৈ পাপ কৰে, জিহুৱাই নিষেধ কৰা কোনো কৰ্ম কৰে আৰু সেই পাপত যদি তেওঁ দোষী হয়, তেন্তে নিজে কৰা পাপ যেতিয়া তেওঁৰ জ্ঞাত হ'ব, তেতিয়া নিজে কৰা সেই পাপৰ কাৰণে নিজ উপহাৰ স্বৰূপে তেওঁ জাকৰ মাজৰ পৰা এজনী নিগুনী ছাগলী আনিব। তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোম বলি কটা ঠাইত সেই পাপাৰ্থক বলি কাটিব। তেতিয়া পুৰোহিতে আঙুলিৰে তাৰ কিছু তেজ লৈ হোম বেদীৰ শিঙত লগাব আৰু তাৰ অৱশিষ্ট তেজখিনি বেদীৰ মূলত ঢালি দিব। আৰু মংগলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল'ব। তাৰ পাছত পুৰোহিতে জিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব। এইদৰে পুৰোহিতে সেই লোকজনৰ পাপৰ অৰ্থে প্ৰায়চিত্ত কৰিব আৰু তেওঁ পাপ ক্ষমা হ'ব। যদি তেওঁ পাপাৰ্থক বলি উপহাৰ স্বৰূপে মেৰচাক পোৱালি আনে, তেন্তে তেওঁ এজনী নিগুনী চেউৰী মেৰচাক আনিব। তাৰ পাছত তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোম বলি কটা ঠাইত পাপাৰ্থক বলিস্বৰূপে তাক কাটিব। পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ হোম বেদীৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মূলত ঢালি দিব। তেওঁ মংগলাৰ্থক বলিৰ মেৰ চাক পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল'ব আৰু জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধিমতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব। এইদৰে পুৰোহিতে লোকজনে কৰা পাপৰ অৰ্থে প্ৰায়চিত্ত কৰিব আৰু তেওঁ পাপৰ ক্ষমা হ'ব।